এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক বিষয়বস্তু হিচাপে লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ বিধায়ক পদ্ম হাজৰিকাক আহ্বান জনাইছে। প্ৰয়োজন সাপেক্ষে চৰকাৰে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে। বিশ্বনাথ জিলাৰ চতিয়াত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি চতিয়াত 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এখন ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া থানাত স্বাধীনতা আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰণ কৰে। ইয়াৰ পাছত তেওঁ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন জনসভাক উদ্দেশ্যি দিয়া ভাষণত চতিয়া থানাৰ লগতে স্বাধীনতা সংগ্ৰামৰ সময়ৰ গহপুৰ ঢেকীয়াজুলিৰ ঘটনা সোঁৱৰি দেশ মাতৃৰ বাবে আত্মবলিদান দিয়া সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 আজি ৰাজ্যসভাত গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। লোকসভাই কালি বিধেয়কখন গ্ৰহণ কৰিছিল। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে এই বিধেয়কখনৰ মাধ্যমেৰে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ পথ প্ৰশস্ত কৰিব খোজা হৈছে। তেওঁ কয় যে বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত IIM গুৱাহাটীয়ে 555 কোটি টকা লাভ কৰিব আৰু চলিত শিক্ষাবৰ্ষতে প্ৰতিষ্ঠানখনত নামভৰ্তি আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় ব্যৱস্থাপনা সংশোধনী বিধেয়ক 2025 ৰাজ্যসভাত গৃহীত হোৱাটো ৰাজ্যৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে পলাশবাৰীত ৰাজ্যৰ প্ৰথমখন IIM স্থাপনৰ বাট প্ৰশস্ত হ'ল। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱপৰ হৈ উঠা বুলি মন্তব্য কৰে। গুৱাহাটীৰ বিশেষ টাডা আদালতে টাডা গোচৰত অভিযুক্ত 38 জন আলফা সদস্যক দোষমুক্ত ঘোষণা কৰিছে। 1991 চনত দিছপুৰ আৰক্ষী থানাই পঞ্জীয়ন কৰা গোচৰ পৰৱৰ্তী পৰ্যায়ত সন্ত্ৰাসবাদ আৰু ধবংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ টাডাৰ অধীনত 2001 চনত পঞ্জীয়ন কৰা হয় আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি মুঠ 45 জনৰ বিৰুদ্ধে গোচৰ চলোৱা হয়। সুদীৰ্ঘ 35 বছৰ ধৰি চলা এই গোচৰৰ বিচাৰৰ অন্তত আদালতে ইয়াৰে 38গৰাকীক দোষমুক্ত বুলি ঘোষণা কৰে। এই দোষমুক্ত ঘোষণা কৰাসকলৰ ভিতৰত আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, সচদৰ চৌধুৰী, সুনীল নাথ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, মুনীন নবিচ আৰু অনাদৰ ঠাকুৰীয়াও আছে। অৱশ্যে স্বাধীনপন্থী আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেওঁৰ 3জন সহযোগীক আদালতে পলাতক বুলি ঘোষণা কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে এই উগ্ৰপন্থী সদস্যসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, বলপূৰ্বক ধন দাবীকে ধৰি কেইবাটাও অভিযোগত অভিযোগনামা দাখিল কৰিছিল। সমস্ত বিচাৰ প্ৰক্ৰিয়াত আদালতে সৰ্বমুঠ 37জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰে। বিচাৰাধীন অৱস্থাতে কেইবাগৰাকীও অভিযুক্তৰ মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমাৰ সন্দৰ্ভত চলি থকা আলোচনা, সীমান্ত অঞ্চলসমূহত উন্নয়নমূলক পদক্ষেপৰ শেহতীয়া ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সঞ্চালক শুভলক্ষ্মী ডেকা, বিভাগটোৰ পৰামৰ্শদাতা দশৰথ ডেকাকে ধৰি অন্যান্য কেইবাগৰাকী বিষয়া উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱগোস্বামী পৰিচালিত নাট অম্বিকাগিৰি মঞ্চস্থ কৰা হয়। গুৱাহাটীৰ পূৰ্বৰংগ গোষ্ঠীয়ে পৰিৱেশন কৰা এই নাটখনত স্বাধীনতা সংগ্ৰামীৰূপে অম্বিকাগিৰি ৰায়চৌধুৰী, বিপ্লৱী চেতনা আৰু বীৰগাথাক সুন্দৰভাৱে মঞ্চস্থ কৰা হয়। আজিৰ নাট্যানুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নৃত্যাচাৰ্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ব মহ দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলঙৰ ডংকা মোকামত বিশ্ব মহ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তৰ নৰ্দমাসমূহত দৰিকণা মাছৰ পোনা মেলি দিয়া হয়। শ্ৰীভূমি জিলাতো আজি এই উপলক্ষে বিভিন্ন সজাগতা কাৰ্যসূচী আয়োজন কৰা হয়। কামৰূপ জিলাৰ 12খন খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত 12খন বিদ্যালয়ত বাহকজনিত ৰোগৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।